গণনা পুস্তক ১৯ অধ্যায়। অখুচিতা নাখক জলৰ বিধি। পাছত জিহুৱাই মুচি আৰু হাৰুণক কলে, জিহুৱাই আজ্ঞা দিয়াৰ ব্যৱস্থা বিধি এই, ইজৰাইলৰ সন্তানসকলক নিখুঁত নিঘুনি আৰু যুঁৱলি নোলোৱা ৰাঙলী চেউৰী গৰু এজনী তোমাৰ গুৰিলৈ আনিবলৈ আজ্ঞা দিয়া। পাছত তোমালোকে তাইক ইলিয়াজৰ পুৰোহিতক দিবা, আৰু তেওঁ তাইক চাউনীৰ বাহিৰলৈ নিব, আৰু তেওঁৰ সাক্ষাতে কোনো এজন লোকে তাইক বধ কৰিব। তেতিয়া ইলিয়াজৰ পুৰোহিতে নিজ আঙুলিৰে তাৰ কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ আগলৈ হাতবাৰ ছটিয়াব। তেওঁ সাক্ষাতে সেই গৰুজনীক আন এজন পুৰোহিতে দগ্ধ কৰিব। তাই গোবৰে সৈতে তাই ছাল মঙহ তেজ দগ্ধ কৰিব। সেই পুৰোহিতে এডোখৰ এৰজ কাঠ, একোচা এচুপ বন আৰু অলপ ৰঙা নোম লৈ গৰুজনীক পূৰা জুইৰ মাজত পেলাই দিব। তাৰ পাছত পুৰোহিতজনে নিজ কাপোৰ আৰু গা ধুব, তাৰ পাছত তেওঁ চাউনীত সোমাব পাৰিব। কিন্তু পুৰোহিতজনে সন্ধ্যালৈকে অখুচি হৈ থাকিব, আৰু যিজনে গৰুজনীক পুৰিব তেওঁ পানীত নিজ কাপোৰ আৰু গা ধুব আৰু সন্ধ্যালৈকে অখুচি হৈ থাকিব। পাছত কোনো এজন হুচি লোকে সেই গৰুজনী চাই গোটাই চাউনীৰ বাহিৰত কোনো পৰিষ্কাৰ ঠাইত ৰাখিব। তাক ইজৰাইলৰ সন্তানসকলৰ মণ্ডলীৰ কাৰণে অখুচিতা নাখক জলৰ কাৰণে ৰখা যাব, কিয়নো সেই বলি পাপাৰ্থক বলিস্বৰূপে দান কৰা হৈছিল। আৰু যিজন লোকে গৰুজনী চাই গোটাব তেওঁ নিজৰ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অখুচি হৈ থাকিব। এইয়ে ইজৰাইলৰ সন্তানসকলৰ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীসকলৰো পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। যিকোনো লোকে যেতিয়া মৰা মানুহৰ হৰ চুব তেওঁ সাত দিন অখুচি হৈ থাকিব। তেওঁ তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে হুচি কৰিব, তাৰ পাছত হুচি হ'ব। কিন্তু তেওঁ যদি তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে হুচি নকৰে তেন্তে তেওঁ হুচি নহ'ব। যিকোনোৱে মৰা মানুহৰ হ চুই নিজকে হুচি নকৰিব তেওঁ জিহুৱাৰ আবাস অখুচি কৰিব। সেই লোকজন ইজৰাইলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব, কিয়নো তেওঁ ওপৰত অখুচিতা নাখক জল নচটিওৱাত তেওঁ অখুচি হ'ল আৰু তেওঁ অখুচিতা তেওঁৰ লগতে থাকিব। যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ'ব তেতিয়া এনে নিয়ম হ'ব, সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অখুচি হৈ থাকিব। আৰু ৰছীৰে বন্ধা ঢাকনি নথকা সকলো মুকলি পাত্ৰ অখুচি হ'ব। আৰু যিকোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ হৰ নাইবা মৰা মানুহৰ হাড় বা মৈদাম চুব তেওঁ সাত দিন অখুচি হৈ থাকিব। আৰু সেই অখুচি মানুহৰ কাৰণে পাপাৰ্থক বলিৰ সেই পোৰা চাই কিছু পাত্ৰত ৰাখি তাৰ ওপৰত ভুমুকৰ পানী দিয়া যাব। আৰু কোনো হুচি লোক এজনে একোচা এচুপ বন লৈ সেই পানীত জুবুৰিয়াই সেই তম্বুৰ ওপৰত আৰু তাত থকা সকলো বস্তুৰ আৰু আটাই প্ৰাণীৰ ওপৰত আৰু হাড় বা হত হোৱা বা এনে মৰা লোকৰ হৰ নাইবা মৈদাম স্পৰ্শ কৰা সেই মানুহজনৰ ওপৰতো তাক ছটিয়াব। সেই হুচি লোকজনে তৃতীয় দিনা আৰু সপ্তম দিনা সেই অখুচি লোকজনৰ ওপৰত সেই জল ছটিয়াব। পাছত সপ্তম দিনা সেই অখুচি লোকজনে নিজকে হুচি কৰিব। তেওঁ নিজৰ কাপোৰ ধুব আৰু পানীত গা ধুব। পাছত সন্ধ্যা সময়ত তেওঁ হুচি হ'ব। কিন্তু যিজন লোকে অখুচি হৈও নিজকে হুচি নকৰিব সেই লোকজনক সমাজৰ পৰা উচ্ছন্ন কৰা হ'ব, কিয়নো তেওঁ জিহুৱাৰ পবিত্ৰ স্থান অখুচি কৰিলে। তেওঁ ওপৰত অখুচিতা নাখক জল ছটিওৱা নহ'ল আৰু তেওঁ অখুচি হৈ থাকিল। এইয়ে তেওঁলোকে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি হ'ব। আৰু যিজনে অখুচিতা নাখক জল ছটিয়াব তেওঁ নিজৰ কাপোৰ ধুব, আৰু যিজনে সেই অখুচিতা নাখক জল চুব তেওঁ সন্ধ্যালৈকে অখুচি হৈ থাকিব। আৰু সেই অখুচি লোকে যি কিছু চুব সেয়ে অখুচি হ'ব, আৰু যি লোকে তাক চুব তেওঁ সন্ধ্যালৈকে অখুচি হৈ থাকিব।